আকাশবাণী গুৱাহাটী দিনৰ 11 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন কাইলৈৰ পৰা দিছপুৰত অনুষ্ঠিত হ'ব। কাইলৈ অস্থায়ী অধ্যক্ষ চন্দ্ৰমোহন পাটোৱাৰীয়ে নৱনিৰ্বাচিত বিধায়কসকলক শপত বাক্য পাঠ কৰোৱাব। বিধায়কসকলৰ জ্যেষ্ঠতাৰ ভিত্তিত শপত গ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন কৰা হ'ব। স্থায়ী অধ্যক্ষ নিৰ্বাচন নোহোৱা পৰ্যন্ত অস্থায়ী অধ্যক্ষগৰাকীয়ে সদনৰ কাম কাজ পৰিচালনা কৰিব। শাসকীয় বিজেপিয়ে বিধানসভাৰ পৰৱৰ্তী অধ্যক্ষ হিচাপে ভৱানীপুৰ সৰভোগ সমষ্টিৰ বিধায়ক ৰঞ্জিত দাসক বিধানসভাৰ অধ্যক্ষ হিচাপে মনোনীত কৰিছে। চাৰিদিনীয়া এই অধিৱেশনৰ 26 মে'ত অন্ত পৰিব। অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ হস্তশিল্পী আৰু শিপিনীৰ এটা দলে কালি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক ৰাষ্ট্ৰপতি ভৱনত সাক্ষাৎ কৰে। এই সাক্ষাৎকালত শিপিনীসকলে তেওঁলোকৰ অভিজ্ঞতাৰ বিষয়ে ৰাষ্ট্ৰপতিগৰাকীক অৱগত কৰে। এইবাৰৰ গণৰাজ্য দিৱস উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে আয়োজন কৰা এট হোম শীৰ্ষক আতিথ্য অনুষ্ঠানৰ বিশেষ আমন্ত্ৰণী পত্ৰ প্ৰস্তুত কৰাত এই শিপিনী আৰু হস্তশিল্পীসকলে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। তেওঁলোকে ইয়াৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলৰ সমৃদ্ধ শিল্প সংস্কৃতি আৰু ঐতিহ্যক ৰাষ্ট্ৰীয় মঞ্চত সুন্দৰভাৱে উপস্থাপন কৰিবলৈ সমৰ্থ হৈছিল। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কালি এই শিপিনী আৰু শিল্পীসকলক সাক্ষাৎ কৰাৰ পাছত তেওঁলোকৰ প্ৰতিভাৰ প্ৰশংসা কৰাৰ লগতে শিল্পীসকলৰ প্ৰতিভা বিকাশৰ বাবে প্ৰয়োজনীয় সহায় কৰিবলৈ সংশ্লিষ্ট বিভাগক আহ্বান জনায়।
নৰ্থ ইষ্ট ইসক হাম স্নেহ সে শ্ৰদ্ধা সে অষ্টলক্ষ্মী কেতে সে আইয়ে সবি আর্টিসান ভাই আর বহনে সবকো মে স্বাগত করতি হুঁ মে ধন্যবাদ দেনা চাহতি হুঁ ডিপার্টমেন্ট কো এসে এসে কলাকারোঁ কো আর্টিস্টিক নলেজ জাননে ওয়ালোঁ কো আপ খোঁজ কে নিকালে ইন ফিউচার ওস চিজ কো হাম বড়া সকতে কিউঁকি উনকে লিয়ে জো সাপোর্ট সিস্টেম চাহিয়ে মেশিন সে লে করকে ওর জো ভি জরুরত চিজে উনকো চাহিয়ে হাম উনকো কি উনকা জো আর্টিস্টিক নলেজ কো ওর ভি জ্যাদা সে জ্যাদা লোককে সাথ পৌঁছা সকে।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উত্তৰ পূৰ্বাঞ্চলৰ সৃষ্টিশীলতা, দক্ষতা আৰু সাংস্কৃতিক গৌৰৱৰ এয়া অনন্য স্বীকৃতি বুলি প্ৰকাশ কৰিছে। তেওঁ লগতে অঞ্চলটোৰ শিল্পীসকলৰ বাবে এয়া বিৰল সন্মানৰ ক্ষণ বুলিও উল্লেখ কৰে। ব্ৰহ্মপুত্ৰক বহুমুখী অৰ্থনৈতিক কৰিডৰ হিচাপে গঢ়ি তোলাৰ লগতে অঞ্চলটোৰ বান আৰু খহনীয়া সমস্যা সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰে পৰিকল্পনা গ্ৰহণ কৰিছে। কালি গুৱাহাটীত অনুষ্ঠিত ব্ৰহ্মপুত্ৰ বৰ্ডৰ উচ্চ ক্ষমতাসম্পন্ন পৰ্যালোচনা পৰিষদৰ চতুৰ্দশ বৈঠকত এই সিদ্ধান্ত লোৱা হয়। কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত শ্ৰীপাটিলে এই বিষয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে বান খহনীয়া নিয়ন্ত্ৰণৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। শেহতীয়াকৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত এখন বৈঠকত বিষয়টো আলোচনা কৰা হয় বুলিও তেওঁ জানিবলৈ দিয়ে। এতিয়াৰ পৰা ব্ৰহ্মপুত্ৰ বৰ্ডত ছিক্কিম আৰু পশ্চিমবংগক অন্তৰ্ভুক্ত কৰা হ'ব বুলিও তেওঁ উল্লেখ কৰে। অনুষ্ঠানত অংশ লৈ কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ব্ৰহ্মপুত্ৰত জল মেট্ৰ' সেৱা আৰম্ভ কৰা হ'ব বুলি ঘোষণা কৰে। তেওঁ কয় যে গুৱাহাটীকে ধৰি দেশৰ 18খন চহৰৰ পৰা এই সেৱা আৰম্ভ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে পৰিকল্পনা গ্ৰহণ কৰিছে। ৰাজ্যৰ অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰীসকলৰ পেঞ্চন প্ৰক্ৰিয়াত হোৱা অনাহক বিলম্ব নোহোৱা কৰিবৰ বাবে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছতো দীঘলীয়া সময় ধৰি অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলে নিজৰ প্ৰাপ্য আদায়ৰ বাবে কাৰ্যালয় ঘূৰি ফুৰিবলগীয়া অৱস্থা নোহোৱা কৰিবৰ বাবে চৰকাৰে কঠোৰ ব্যৱস্থা লোৱা বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে। সেই অনুসৰি নিৰ্ধাৰিত সময়ৰ ভিতৰত পেঞ্চন প্ৰক্ৰিয়া সম্পন্ন নহলে দায়িত্বত থকা বিষয়াক আৰ্থিক জৰিমনা বিহাৰ বাবে চৰকাৰে সিদ্ধান্ত লৈছে। তদুপৰি প্ৰতিমাহে পেঞ্চন বিলম্ব হোৱাসকলৰ তালিকা প্ৰস্তুত কৰি কৃতজ্ঞতা পৰ্টেলত আপলোড কৰাৰ বাবেও চৰকাৰে ব্যৱস্থা লৈছে। শক্তিবিদ কামাখ্যা দেৱালয়ত অহা 22 জুনৰ পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। দেৱালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে 22 জুনৰ নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24 আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। প্ৰতি বছৰৰ দৰে এইবাৰো অম্বুবাচীৰ সময়ত নীলাচলত দেশ বিদেশৰ ভক্তৰ সমাগম হ'ব বুলি দেৱালয় কৰ্তৃপক্ষই আশা প্ৰকাশ কৰিছে। কামাখ্যাধামৰ অম্বুবাচী মেলা সন্দৰ্ভত মন্ত্ৰী অজন্তা নেওগৰ অধ্যক্ষতাত ৰাজ্যৰ বিভিন্ন বিভাগৰ এখন বৈঠক ইতিমধ্যে অনুষ্ঠিত হৈছে। কামাখ্যা মন্দিৰ পৰিচালনা সমিতিৰ বিষয়ববীয়া আৰু দলৈ সমাজৰ প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত অম্বুবাচী মেলা সফলতাৰে সম্পন্ন কৰাৰ বাবে আলোচনা কৰা হয়। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি কলকাতাৰ ইডেন গাৰ্ডেন্সত মুম্বাই ইণ্ডিয়ানছ কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত জয়পুৰত অনুষ্ঠিত এখন খেলত যোৱা নিশা ৰাজস্থান ৰয়েলছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক 7 উইকেটত পৰাস্ত কৰে। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।